এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিটিআৰ পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ 1,000 কোটি টকা আবণ্টনৰ ঘোষণা। অসমত চলি থকা উচ্ছেদ অভিযানৰ ন্যায্যতা পৰীক্ষা কৰিবলৈ বিশেষ সমিতি গঠন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰক নিৰ্দেশ। অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1,694 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী। আজিৰে পৰা ৰাজ্যৰ 821টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দক্ষিণ আফ্ৰিকা আফগানিষ্টানৰ, অষ্ট্ৰেলিয়া আয়াৰলেণ্ডৰ আৰু ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ। বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষত 1,000 কোটি টকা মুকলি কৰি দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অঞ্চলটোৰ পথ উন্নীতকৰণ আৰু দলং নিৰ্মাণৰ বাবে এই ধনৰাশি ব্যয় কৰা হ'ব। তেওঁ বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীকো নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ আহান জনাইছে। কালি কোকৰাঝাৰত আয়োজিত 24 সংখ্যক বড়োলেণ্ড দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তদুপৰি বিটিআৰৰ 15,000 যুৱক যুৱতীক আত্মনিৰ্ভৰ কৰাৰ বাবে 2,00,000 টকা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। চেন্নাইত বড়োলেণ্ড ভৱন স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য আৰু চহকী পৰম্পৰাৰ প্ৰতীক বাগৰুম্বা নৃত্যক ৰাষ্ট্ৰীয় মঞ্চলৈ নিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে।
বিটিচিৰ ইলেকশ্যনৰ সময়ত যদিও বিজেপিয়ে বহুত ভাল ফল দেখুৱাব পৰা নাছিলে, মই বহুতবোৰ প্ৰতিশ্ৰুতি দিছিলো। যদি প্ৰতিশ্ৰুতি দিছো তাক পূৰণ কৰিব লাগিব। হাগ্ৰামা মহিলাৰীয়েও ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি দিছিলে। আমাৰ প্ৰতিশ্ৰুতিবোৰ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰো, ৰাস্তা ঘাট নিৰ্মাণ দলং নিৰ্মাণৰ বাবে আমি 1,000 কোটি টকাৰ এটা পেকেজ দিম। 15,000 ল'ৰা ছোৱালীক আমি 2,00,000 টকাৰে আত্মসংস্থাপনৰ সুবিধা দিম। চেন্নাইত এটা বড়োলেণ্ড ভৱন নিৰ্মাণৰ বাবে আমি পুঁজি দিম। আৰু বিহু, ঝুমুৰ, বাগৰুম্বা তিনিওটাকে আমি নতুন দিল্লীলৈ লৈ যাম, যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপথতো অসমৰ সংস্কৃতি জিলিকি উঠিব পাৰে।
মুখ্যমন্ত্ৰীয়ে অঞ্চলটোত বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত দিয়া ভাষণত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে 2003 চনত বিটিচি চুক্তিৰ পাছত অঞ্চলটোত হোৱা ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে অঞ্চলটোত সকলো জনগোষ্ঠীৰ লোকৰ সম উন্নয়ন আৰু বিকাশ পৰিলক্ষিত হৈছে। বিটিআৰৰ অন্যান্য জিলাকেইখনতো কালি 24 সংখ্যক বড়োলেণ্ড দিৱস উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসমত চলি থকা উচ্ছেদ অভিযানৰ ন্যায্যতা পৰীক্ষা কৰিবলৈ বিশেষ সমিতি গঠন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। উচ্ছেদিত লোকসকলে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি এছ নৰসিমহা আৰু ন্যায়াধীশ আলোক আৰাধেৰে গঠিত খণ্ড বিচাৰপীঠে কালি ৰাজ্য চৰকাৰক এই নিৰ্দেশ দিয়ে। ৰাজ্যৰ বন আৰু ৰাজহ বিভাগৰ বিষয়াসকলক লৈ এই সমিতি গঠন কৰিবলৈ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলতহে উচ্ছেদ অভিযান চলাব পাৰিব বুলি ৰায়টোত স্পষ্টকৈ উল্লেখ কৰা হৈছে। উচ্ছেদ অভিযান সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সংশোধন কৰি উচ্চতম ন্যায়ালয়ে প্ৰথমে বনাঞ্চল চিহ্নিত কৰা আৰু সীমা নিৰ্ধাৰণ কৰাৰ পাছতহে বনাঞ্চল উচ্ছেদ কৰিব পাৰিব বুলিও নিৰ্দেশ দিয়ে। বন অধিকাৰ আইনৰ অধীনত বনাঞ্চলত থকা কোনো গাঁও পঞ্চায়তৰ অৱস্থানসমূহ আইনী নে বেআইনী এই সন্দৰ্ভত এই সমিতিয়ে পুংখানুপুংখভাৱে চালি জাৰি চোৱাৰ পাছতহে সিদ্ধান্ত ল'ব পাৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে। উচ্ছেদ অভিযানৰ পূৰ্বে এই সমিতিয়ে সংশ্লিষ্ট অঞ্চলৰ লোকসকলক জাননী দিয়াটো বাধ্যতামূলক কৰা হৈছে। উচ্ছেদ অভিযানৰ আগেয়ে স্থানীয় প্ৰশাসনে অঞ্চলটো খালী কৰিবলৈ কমেও 15 দিনৰ সময়সীমা দিয়াটো বাঞ্ছনীয় বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে গোলাঘাট, নগাঁও আৰু হোজাই জিলাৰ উৰিয়ামঘাট, নেঘেৰীবিল, উদমাৰী, যমুনাগাঁও, ধানচলা, ৰাঙলুবস্তি, থনশিলা, বৰবিল আৰু গেলাজান আদি সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱা সন্দৰ্ভত 16 জানুৱাৰীত চূড়ান্ত শুনানি গ্ৰহণ কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নোপোৱাত এই লোকসকলে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। এই সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
যিমান কেচেছবোৰ আছিলে এভিকশ্যন কেচেছ লৈ পেলাই কোৰ্টে লিভ গ্ৰাণ্ট কৰিছে, কোৰ্টে কেচ ডিছপ'জ অফ কৰিছে আৰু কোৰ্টে হাইকোৰ্টৰ অৰ্ডাৰ যোনটো পাছ কৰা হৈছিলে, ইম্পিউণ্ড অৰ্ডাৰ যোনটো আমি কওঁ, সেইটোক মডিফাই কৰিছে। মডিফাই এই প্ৰকাৰে হৈছে যে কোৰ্টে এতিয়া কমিটি এখন গঠন কৰিছে, কমিটিৰ সন্মুখত কেচেছবোৰ লোৱা হ'ব বা যেনেকৈ জুডিকেশ্যন ফাৰ্ডাৰ হ'ব। এভিকশ্যনটো বৰ্তমান স্থগিত আৰু যিহেতু এটা কমিটিত কেচেছবোৰ ৰেফাৰ কৰা হৈ আছে, আমি এইটো গম নাপাওঁ যে কমিটিৰ স্ক'পটো কি, যে কমিটিয়ে গোটেই ঠাইডোখৰ এৰিয়াটো এক্সামিন কৰিব নে গোটেই অঞ্চল এক্সামিন কৰিব নে কেচ টু কেচ বেচিছ লোৱা হ'ব, এইবোৰ চব বস্তু আমি গম পাম যেতিয়া ডিটেইলড অৰ্ডাৰ ওলাই আহিব। কমিটিৰ কম্পজিশ্যন কনষ্টিটুৱেঞ্চি একো কোৱা নাই, সেইবোৰো ডিটেইলড অৰ্ডাৰত ওলাই আহিব। কমিটি এতিয়া বহিব ক'ত সেইটো ইনফেক্ট আমি গম নাপাওঁ, আৰু কমিটিৰ কাৰণ সেই হিচাপে সদস্যতা কেনেকৈ হ'ব আৰু সেই হিচাপে ক'ত বহিব এইবোৰ চব বস্তু নিৰ্ধাৰণ কৰিব ডিটেইল অৰ্ডাৰ।
ইপিনে অসমৰ বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পত বাঘৰ সংখ্যা বৃদ্ধি পাইছে বুলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰে বনাঞ্চলৰ ভূমি উচ্ছেদ কৰাৰ পাছতে বন্যপ্ৰাণীসমূহ বিচৰণ কৰিব পৰাকৈ বনভূমি বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত বন্যপ্ৰাণীসমূহৰ বংশবৃদ্ধি আৰু সুৰক্ষাৰ দিশটোত ইতিবাচক প্ৰভাৱ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
কাজিৰঙাত বাঘৰ সংখ্যাটো বাঢ়িছে। বাঘৰ কাৰণে আমাৰ যিমান জাগা লাগে কাজিৰঙাত আমাৰ যথেষ্টখিনি জাগা আছে আৰু ছেকেণ্ড এডিশ্যন যিটো কাজিৰঙা হৈছে এই আমাৰ উচ্ছেদৰ পিছত বুঢ়া চাপৰি এই অঞ্চলত, গতিকে আমাৰ বাঘৰ সংখ্যা বাঢ়িলে আমাৰ এটা বাঘৰ কাৰণে যিমান জাগা লাগে মানে 10 স্কুৱেৰ কিলোমিটাৰ এটা বাঘৰ কাৰণে লাগে। যেতিয়া এতিয়ালৈকে আমাৰ যি ছাৰ্ভে চলি আছে এই ছাৰ্ভে মতে আমাৰ ছাফিচিয়েণ্ট জাগা কাজিৰঙাত হৈছে। ঠিক তেনেকৈ যে ওৰাঙৰ বাঘৰ ক্ষেত্ৰত আমাৰ অলপ জাগা আগতে কমতি আছিল, কিন্তু এইবাৰ আমাৰ যিটো এভেকশ্যন হ'ল এভেকশ্যনৰ পিছত তাৰ কিছু জাগা আমি ওৰাঙৰ লগত সংযোজিত কৰি দিছোঁ। দিয়াৰ ফলত তাৰো পৰিসৰ বাঢ়ি গৈছে। উচ্ছেদৰ ফলত সেইবিলাক বনাঞ্চল আছিল, ফৰেষ্টৰ মাটি আছিল, গৈ উচ্ছেদ কৰাৰ ফলত এতিয়া তেওঁলোকে এটা মুকলি বিচৰণ কৰিবলৈ সক্ষম হৈছে। বুঢ়া চাপৰিত আমাৰ উচ্ছেদৰ পিছত তাত গড় আহিছে, বাঘ আহিছে। গতিকে ঠিক তেনেদৰে বুঢ়া চাপৰিটো আমি বুঢ়া চাপৰি উচ্ছেদৰ ক্ষেত্ৰত আজি বিভিন্ন জন্তু আমাৰ কাজিৰঙাৰ পৰা তাতে তেওঁলোকে বিচৰণ কৰিবলৈ পাৰিছে।
অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1694 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ঠিকাভিত্তিক 185 গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আজি নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত 642 গৰাকী, কৃষি উন্নয়ন বিষয়া পদত 193 গৰাকী, জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত 142 গৰাকী আৰু হস্ততাঁত বস্ত্ৰশিল্প তথা ৰেচম বিভাগত ৰেচম প্ৰদৰ্শক হিচাপে 125 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰ বিতৰণ কৰিব। অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, উৰ্ষা গৌৰৱ ব্ৰহ্মকে ধৰি কেইবাগৰাকী মন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আজি নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলক ADRE অৰ্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হোৱা নাই। আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা বাণিজ্য বিজ্ঞান আৰু বৃত্তিমুখী শাখাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আটাইকেইটা শাখা মিলি মুঠ 330,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 821টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত কলা শাখাত 247,865 গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত মুঠ 61,568 গৰাকী আৰু বাণিজ্য শাখাত মুঠ 19,806 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। একেদৰে বৃত্তিমুখী শাখাত 1,505 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে মুঠ 48টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব বুলি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰিছে। মাজুলী জিলাত এইবাৰ 9টা পৰীক্ষা কেন্দ্ৰত মুঠ 2,150 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাজহুৱা অনুষ্ঠানসমূহক মাইকজাতীয় উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ অনুষ্ঠানৰ আয়োজন কৰি পৰীক্ষাৰ্থীসকলক সহায় কৰিবলৈ ৰাইজক আহান জনোৱা হৈছে। ইপিনে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কালিৰে পৰা ৰাজ্যৰ 1,046টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। এই বছৰৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ কালি অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। বিশেষ সংশোধিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 2,49,98,139। এই অনুসৰি ৰাজ্যত ভোটদাতাৰ সংখ্যা খচৰা ভোটাৰ তালিকাতকৈ 2,43,485 হ্ৰাস পাইছে। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ 1,24,82,213 গৰাকী পুৰুষ ভোটদাতা আছে। মহিলা ভোটদাতাৰ সংখ্যা হৈছে 1,24,75,583। ৰাজ্যখনত 343 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী যোৱা 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ৰাজ্যজুৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পন্ন হয় আৰু 22 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ভোটাৰ তালিকা সম্পৰ্কীয় দাবী আৰু আপত্তিসমূহ গ্ৰহণ কৰা হয়। ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুযায়ী কালি প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা সম্পৰ্কীয় যিকোনো দাবী আৰু আপত্তি অহা 15 দিনৰ ভিতৰত সংশ্লিষ্ট জিলা দণ্ডাধীশৰ ওচৰত দাখিল কৰিব পৰা যাব। কেন্দ্ৰীয় চৰকাৰে বিগত 10 বছৰত উত্তৰ পূব পৰিষদৰ আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত কৃষি বনানীকৰণ আৰু বাঁহ খণ্ডৰ সৈতে জড়িত 42টা প্ৰকল্পৰ বাবে 230,31,00,000 টকাৰ পুঁজি আবণ্টন দিছে। কৃষি বনানীকৰণ আৰু বাঁহভিত্তিক অৰ্থনৈতিক গোটসমূহক শক্তিশালী কৰাৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এনে আঁচনিৰ অধীনত পুলিবাগান স্থাপন কৰা হৈছে। কৃষি বনানীকৰণ প্ৰসাৰৰ বাবে চৰকাৰে 2023-24 বিত্তীয় বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বিকাশ যোজনাৰ অধীনত ৰূপায়ণ কৰা কেন্দ্ৰীয় আঁচনিৰ অধীনত ৰাজ্যত এনে প্ৰকল্প ৰূপায়ণৰ বাবে বিগত 2টা বিত্তীয় বৰ্ষত 4,50,00,000 টকা আবণ্টন দিয়া হৈছে। এই ধৰণেৰে 35খন নতুন পুলি বাগান স্থাপন কৰা হৈছে। ডোনাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে 2025-26 বিত্তীয় বৰ্ষত এতিয়ালৈকে 5,20,00,000 টকা মুকলি কৰা হৈছে আৰু 51খন পুলি বাগান স্থাপন কৰা হৈছে। তদুপৰি অসম ৰাজ্যিক বাঁহ অভিযানে 2019 চনৰ পৰা চলিত বছৰলৈকে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত 1,585 হেক্টৰ ভূমি সামৰি বাঁহ ৰোপণৰ পদক্ষেপ লৈছে। বাঁহভিত্তিক উদ্যোগসমূহক আগবঢ়াই নিয়াৰ বাবে এনেধৰণৰ প্ৰচেষ্টা লোৱা হৈছে। এই উদ্যোগসমূহৰ ভিতৰত ধূপকাঠি নিৰ্মাণ উদ্যোগত 400+ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছে বুলি উত্তৰ পূব পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত সংঘটিত কয়লা খনিত বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা 30লৈ বৃদ্ধি পাইছে। যোৱা সোমবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত চিকিৎসাধীন অৱস্থাত দুজন আহত শ্ৰমিকৰ মৃত্যু হয়। চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা এই শ্ৰমিক দুজন কাছাৰ জিলাৰ কাটিগড়াৰ ৰামচন্দ্ৰ বৈষ্ণৱ আৰু নিমাৰুদ্দিন বুলি জানিব পৰা গৈছে। ইফালে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাত সোমবাৰৰ সন্ধিয়াৰ পৰা অভিযান বন্ধ কৰা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰে। টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দিনৰ 11:00 বজাত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত দক্ষিণ আফ্ৰিকা আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত বিয়লি 3:00 বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত অষ্ট্ৰেলিয়া আয়াৰলেণ্ডৰ সন্মুখীন হ'ব। ইপিনে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত সন্ধিয়া 7:00 বজাত হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
এই বছৰৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ কালি ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশেষ সংশোধিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটদাতাৰ সংখ্যা 2,49,98,139 খচৰা ভোটাৰ তালিকাতকৈ চূড়ান্ত ভোটাৰ তালিকাত 2,43,000 ভোটাৰ হ্ৰাস পোৱাৰ বাতৰি দ্য টাইমছ অব ইণ্ডিয়া আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। বাতৰিটো আন আন কাকতসমূহো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ঘটনাত পক্ষপাতিত্বপূৰ্ণ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি বিৰোধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে কালি অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো আমাৰ অসম কাকতে অধ্যক্ষৰ বিৰুদ্ধে ঐতিহাসিক অনাস্থা ইণ্ডিয়াৰ তৃণমূল নাই শিৰোনামেৰে প্ৰকাশ কৰিছে। চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰত কালি অসমীয়া বিষয়ৰ পৰীক্ষাত প্ৰশ্নকাকত খেলিমেলিৰ বাবে পলমকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত শীৰ্ষ বাতৰিৰ স্থান দিছে। একেটা বাতৰিৰে অসমীয়া খবৰ কাকতৰ শিৰোনাম বিতৰ্ক খেলিমেলি নহলে কিহৰ মেট্ৰিক গৰুখুটি কেন্দ্ৰত 1 ঘণ্টা 20 মিনিট পলমকৈ অসমীয়াৰ পৰীক্ষা মিছা বিদ্বেষপূৰ্ণ আৰু মানহানিকৰ অভিযোগ উত্থাপন কৰাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ দুই নেতা জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি 500 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে। এয়া দৈনিক অসম আৰু নিয়মীয়া বাৰ্তা কাকতৰ বাতৰি। সমাগত 2-3 বছৰৰ ভিতৰত বিটিচিত ৰাস্তা ঘাট আৰু দলং নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 1,000 কোটি টকাৰ অনুদান আগবঢ়াব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 14 ফেব্ৰুৱাৰী শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCRৰ শ্ৰীলংকাৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বিটিআৰ পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ 1,000 কোটি টকা আবণ্টন ঘোষণা। অসমত চলি থকা উচ্চেদ অভিযানৰ ন্যায্যতা পৰীক্ষা কৰিবলৈ বিশেষ কমিটি গঠন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাজ্য চৰকাৰক নিৰ্দেশ। অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1,694 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী। আজিৰে পৰা ৰাজ্যৰ 821টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ। আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দক্ষিণ আফ্ৰিকা আফগানিস্তানৰ অষ্ট্ৰেলিয়া আয়াৰলেণ্ডৰ আৰু ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।